সন্ধিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমন, দিউ আৰু দাদৰা নগৰ হাভেলীৰ শিলফাছাত 2,587 কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৃত্ৰিম বুদ্ধিমত্তা চালিত উদ্যোগৰ বাবে পৰৱৰ্তী প্ৰজন্মক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ঔদ্যোগিক আৰু শৈক্ষিক সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মিজোৰামত আজি ব্যাপক উৎসাহ উদ্দীপনা আৰু পৰম্পৰাগত নীতি নিয়মেৰে ছাপছাৰকুট উৎসৱ উদযাপন কৰা হয়। তামিলনাডুত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত 5 গৰাকী লোক নিহত হোৱাৰ লগতে 20 গৰাকীতকৈও অধিক লোক আহত হয়। আৰু মহিলা প্ৰিমিয়াৰ লীগৰ এখন খেলত আজি লক্ষ্ণৌত গুজৰাট টাইটেন্ছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে কিছু সময়ৰ পাছতে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমন, দিউ আৰু দাদৰা নগৰ হাভেলীৰ শিলফাছাত 2,587 কোটি টকাৰ বিভিন্ন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে শিলফাছাত 450খন বিচনাযুক্ত নমো হাস্পতাল আৰু গৱেষণা কেন্দ্ৰ মুকলি কৰে। তেওঁ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলটোত 1,075 কোটি টকা ব্যয় সাপেক্ষ 25টা প্ৰকল্পও উদ্বোধন কৰে। শ্ৰীমোদীয়ে দমনত 300খন বিচনাযুক্ত মাৰৱাৰ চিকিৎসালয়ৰ 4টা ব্লক নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে খানভেলত 1খন উপজিলা চিকিৎসালয়, দমনৰ ৰাষ্ট্ৰীয় ঘাইপথ 848B সম্প্ৰসাৰণ, 12খন নতুন বিদ্যালয় নিৰ্মাণ তথা দমন আৰু দিউৰ বিভিন্ন পথৰ উন্নয়ন কাৰ্যৰ আধাৰশিলাও স্থাপন কৰে। সন্ধিয়ালৈ প্ৰধানমন্ত্ৰীয়ে চুৰাট খাদ্য সুৰক্ষা পৰিপূৰ্ণতা অভিযান মুকলি কৰাৰ উদ্দেশ্যে গুজৰাটৰ চুৰাটলৈ যাব। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত চুৰাটৰ প্ৰায় 2,00,000 হিতাধিকাৰীয়ে এই সুবিধা লাভ কৰিব। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে শ্ৰীমোদীয়ে কাইলৈ নৱচাৰীত লাখপতি দিদি সন্মিলনত ভাগ লৈ 25,000ৰো অধিক আত্মসহায়ক গোটৰ 2,50,000গৰাকী মহিলালৈ 450 কোটি টকাৰো অধিক পৰিমাণৰ ধন বিতৰণ কৰিব। বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৃত্ৰিম বুদ্ধিমত্তা চালিত উদ্যোগৰ বাবে পৰৱৰ্তী প্ৰজন্মক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ঔদ্যোগিক আৰু শৈক্ষিক সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নতুন দিল্লীত আজি অনুষ্ঠিত এখন সন্মিলনত ভাষণ দি শ্ৰীবৈষ্ণৱে কয় যে সমগ্ৰ ভাৰতৰ 240খন বিশ্ববিদ্যালয় বিশ্বৰ আগশাৰীৰ কৃত্ৰিম বুদ্ধিমত্তা আৰু ছেমি কণ্ডাক্টৰ সঁজুলিৰে সজ্জিত কৰা হৈছে। তেওঁ শিক্ষাবিদসকলক আৰু প্ৰতিষ্ঠানসমূহক এনে পদক্ষেপসমূহ গ্ৰহণ কৰিবলৈ আহান জনায়। তেওঁ কয় যে ভাৰতে বিশ্বৰ শীৰ্ষ 5খন প্ৰযুক্তি ৰাষ্ট্ৰৰ ভিতৰত স্থান লাভ কৰি নিজৰ প্ৰযুক্তি আৰু সামগ্ৰী বিকশিত কৰিব লাগিব। তেওঁ সকলোকে ৰাষ্ট্ৰীয় প্ৰতিভা আৰু আত্মবিশ্বাসক ব্যৱহাৰ কৰি উদ্ভাৱনক আগুৱাই নিবলৈ আৰু গোলকীয় ডিজিটেল অৰ্থনীতিৰ নেতা হবলৈ আহ্বান জনায়। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপনৰ অংশ হিচাপে কলম্বোৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰই কলম্বোৰ আয়ুৰ্বেদ চিকিৎসালয়ত মহিলাৰ স্বাস্থ্য আৰু পৰিপুষ্টি সম্পৰ্কীয় কাৰ্যসূচী ৰূপায়ণ কৰে। মহিলাসকলৰ মাজত পৰিপুষ্টি আৰু স্বাস্থ্যৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আয়োজিত এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাও কৰা হয়। কেন্দ্ৰই কাইলৈ মহিলাসকলৰ বাবে যোগাসনৰ আয়োজন কৰিছে। ইয়াৰ পূৰ্বে এই সপ্তাহতে স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰই কন্যাসকলৰ সবলীকৰণ তথা তেওঁলোকৰ মাজত আত্মবিশ্বাস গঢ়ি তোলাৰ উদ্দেশ্যে কাৰাটে প্ৰশিক্ষণ অনুষ্ঠিত কৰে। গালেৰ সংঘমিত্ৰা মহাবিদ্যালয় আৰু কলম্বো হিন্দু মহিলা বিদ্যালয়ত মহিলা মহাবিদ্যালয়ত আয়োজিত বিভিন্ন অনুষ্ঠানৰ অংশস্বৰূপে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰাগ কুমাৰা দিশানায়কে আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে দিয়া এটা বাৰ্তাযোগে মহিলাৰ অধিকাৰ সুৰক্ষা কৰাৰ দিশত ন্যায়সংগত সমাজমুক্ত জাতি আৰু মহিলাৰ সবল দৃষ্টিভংগী সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে শ্ৰীলংকাৰ 50%তকৈও কৰ্মশক্তি মহিলাৰ দ্বাৰা গঠিত যদিও উচ্চ পদবীত মহিলাৰ প্ৰতিনিধিত্ব নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীলৈ এই মাহৰ 11 তাৰিখে মৰিছাছলৈ যাব। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছাৱালে কয় যে প্ৰধানমন্ত্ৰীয়ে 12 মাৰ্চত মৰিছাছৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব। ভাৰতীয় নৌ সেনাবাহিনীৰ এখন জাহাজৰ লগতে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এটা দলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে মৰিছাছৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ লগতে দেশখনৰ প্ৰধানমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়া তথা নেতাসকল সৈতে বৈঠকত মিলিত হ'ব। মিজোৰামত আজি ব্যাপক উৎসাহ উদ্দীপনা আৰু পৰম্পৰাগত নীতি নিয়মেৰে ছাপছাৰকুট উৎসৱ উদযাপন কৰা হয়। ঝুম খেতিৰ বাবে হাবি কাটি জুই লগাই মুকলি কৰাৰ পাছত প্ৰতিবছৰে মাৰ্চ মাহত এই উৎসৱ উদযাপন কৰা হয়। ছাপছাৰকুট উৎসৱ মিজোসকলে অতীজৰে পৰা বসন্ত ঋতুত পালন কৰি আহিছে। এই উৎসৱে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত একতা আৰু সম্প্ৰীতিৰ ভাৱ জগাই তোলে। পূৰ্বে এই উৎসৱ সপ্তাহজুৰি উদযাপন কৰা হৈছিল যদিও বৰ্তমানে ইয়াক দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। চাফচাৰকুট উৎসৱে শ্ৰমৰ মৰ্যাদাক স্বীকৃতি দিয়াৰ লগতে মিজো সমাজৰ চহকী সংস্কৃতিক প্ৰতিফলিত কৰে। মুখ্যমন্ত্ৰী লালডুহোমাই আজি আইজলৰ লামুৱেলত আয়োজন কৰা চাফচাৰকুট উৎসৱত অংশগ্ৰহণ কৰে।
নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ই ৰাজ্যখনত পেট্ৰলিয়ামৰ অন্বেষণ আৰু নিষ্কাশন পুনৰ আৰম্ভৰ পোষকতা কৰি কয় যে ই ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰিব। নাগালেণ্ডত পেট্ৰলিয়ামৰ অন্বেষণ আৰু নিষ্কাশন বিষয়ত ৰাজ্যৰ বিধানসভাত আজি অনুষ্ঠিত আলোচনাত অংশগ্ৰহণ কৰি শ্ৰীৰিঅ'ই এইদৰে মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ চহকী তৈল ভাণ্ডাৰ সন্দৰ্ভত আলোকপাত কৰি কয় যে ৰাজ্যখনৰ ওখা জিলাৰ চাংপাঙত 1973 চনত প্ৰথম তেলৰ আৱিষ্কাৰ হৈছিল আৰু 1983 চনৰ পৰা ইয়াৰ উৎপাদন আৰম্ভ হৈছিল, কিন্তু 1994 চনত অকৰ্তৃত্বশীলভাৱে নিষ্কাশন আৰু ৰয়েল্টি নিদিয়াৰ অজুহাতত উৎপাদন বন্ধ কৰি দিয়া হৈছিল। শ্ৰীৰিঅ'ই কয় যে নাগালেণ্ড পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ নিয়মাৱলী 2012ৰে পেট্ৰলিয়াম নিষ্কাশনৰ পথ প্ৰশস্ত কৰি মেট্ৰপলিটান অইল আৰু প্ৰাকৃতিক গেছ প্ৰাইভেট লিমিটেডে ওখা জিলাত এই অধিকাৰ প্ৰদান কৰে। তেওঁ এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা আইনী গোচৰৰ শুনানি সন্দৰ্ভতো আলোকপাত কৰে। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় বিষয়াসকলৰ সৈতে হোৱা বৈঠকত ৰাজ্যখনত পেট্ৰলিয়ামৰ পুনৰ অন্বেষণ আৰম্ভ কৰাৰ অনুমতিৰ ব্যৱস্থা আৰু ৰাজ্যখনত শোধনাগাৰ স্থাপনৰ প্ৰস্তাৱকে ধৰি সকলো সমস্যা সমাধানৰ বাবে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সৈতে চলি থকা আলোচনাৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ ৰাজ্যখনত পেট্ৰলিয়ামৰ অন্বেষণৰ বাবে নিৰ্দিষ্ট নীতি আৰু নাগৰিকক উপকৃত কৰিব পৰাকৈ ৰাজহৰ ভাগ বটোৱাৰাৰ প্ৰয়োজনীয়তাৰ বিশেষ গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰী ৰিঅ'ই কয় যে এই পদক্ষেপসমূহে আইনী গোচৰত কোনো প্ৰভাৱ নেপেলায়, কিন্তু তেল আৰু গেছৰ অন্বেষণ আৰু নিষ্কাশনৰ সম্ভাৱনা মুকলি কৰাৰ লগতে অৰ্থনীতিৰ উন্নয়নতো সহায় কৰিব। আকাশবাণীৰ বাতৰি বিভাগে কাইলৈ বিশেষ ৰূপত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰিব। এই উপলক্ষে কাইলৈ 24 ঘণ্টাই হিন্দী আৰু ইংৰাজী ভাষাত মহিলা বাতৰি পৰিৱেশকসকলে বাতৰি পৰিৱেশন কৰিব। এই সময়ছোৱাত মূল 45খন বাতৰি বুলেটিনৰ লগতে প্ৰতি ঘণ্টাৰ বাতৰি মহিলা বাতৰি পৰিৱেশকসকলে পৰিৱেশন কৰিব আৰু বাতৰি বিভাগৰ সমগ্ৰ কাম কাজো মহিলাসকলে সম্পন্ন কৰিব। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে কাইলৈ নিশা 9:15 পৰা 10 বজালৈ এটা বিশেষ আলোচনাও প্ৰচাৰ কৰা হ'ব। তামিলনাডুৰ তিৰুটান্নি চুলিনগুৰ ঘাইপথত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত 5 গৰাকী লোক নিহত হোৱাৰ লগতে 20 গৰাকীতকৈও অধিক লোক আহত হয়। এখন লৰিয়ে চৰকাৰী যাত্ৰীবাহী বাছক মুখামুখিকৈ খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আহতসকলক চিকিৎসাৰ বাবে তিৰুটান্নি আৰু সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মহিলা প্ৰিমিয়াৰ লীগৰ এখন খেলত আজি লক্ষ্ণৌত গুজৰাট টাইটেন্ছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ এখন খেলত কালি মুম্বাই ইণ্ডিয়ানছে ইউ পি ৱাৰিয়াৰ্ছক 6 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৰ একনাথ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত পৰাজয়ৰ পাছতে ইউ পি ৱাৰিয়াৰ্ছ প্লে অফ ৰাউণ্ডলৈ যোগ্যতা অৰ্জনৰ সকলো সম্ভাৱনাৰ অন্ত পৰে। খেলখনত প্ৰথমে বেটিং কৰি ৱাৰিয়াৰ্ছে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 150 ৰাণ কৰে। জৰ্জিয়া বলে সৰ্বাধিক 55 ৰাণ কৰে। মুম্বাইৰ এমেলিয়াকাৰে 5টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত মুম্বাইয়ে 9টা বল বাকী থকা অৱস্থাত 4টা উইকেট হেৰুৱাই খেলখনত জয়লাভ কৰিবলৈ সমৰ্থ হয়। 46টা বলত 68 ৰাণ কৰা অপেনাৰ হেইলি মেথিউজলৈ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা আগবঢ়োৱা হয়। উল্লেখযোগ্য যে অহা 11 মাৰ্চত লীগ পৰ্যায়ৰ খেলৰ অন্ত পৰিব। পইণ্ট তালিকাৰ শীৰ্ষস্থানৰ দলটোৱে পোনপটীয়াকৈ ফাইনেল খেলাৰ সুযোগ লাভ কৰিব। দ্বিতীয় আৰু তৃতীয় স্থানত থকা দল দুটাই 13 মাৰ্চত এখন প্লে অফ খেলত অৱতীৰ্ণ হ'ব আৰু বিজয়ী দলটোৱে ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব। মহিলা প্ৰিমিয়াৰ লীগৰ এইবাৰৰ চূড়ান্ত খেলখন 15 মাৰ্চত খেলোৱা হ'ব। কোচিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আজি ISL ফুটবল প্ৰতিযোগিতাৰ এখন খেলত কেৰালা ব্লাষ্টাৰ্ছ মুম্বাইৰ চিটিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ এখন খেলত কালি পাঞ্জাৱ ফুটবল ক্লাবে হায়দৰাবাদ ফুটবল ক্লাবক 3-1 গলত পৰাস্ত কৰে। হায়দৰাবাদৰ জি এম চি বালয়গী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত পাঞ্জাৱৰ ছাজি অজি, স্বামী চিংগায়ামু আৰু লুকা মাছেনে এটাকৈ গ'ল দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমন দিউ আৰু দাদৰা নগৰ হাভেলীৰ চিলভাছত 2,587 কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৃত্ৰিম বুদ্ধিমত্তা চালিত উদ্যোগৰ বাবে পৰৱৰ্তী প্ৰজন্মক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ঔদ্যোগিক আৰু শৈক্ষিক সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মিজোৰামত আজি ব্যাপক উৎসাহ উদ্দীপনা আৰু পৰম্পৰাগত নীতি নিয়মেৰে চাফচাৰকুট উৎসৱ উদযাপন কৰা হয়। তামিলনাডুত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত 5 গৰাকী লোক নিহত হোৱাৰ লগতে 20 গৰাকীতকৈ অধিক লোক আহত হয়। মহিলা প্ৰিমিয়াৰ লীগৰ এখন খেলত আজি লক্ষ্ণৌত গুজৰাট টাইটেন্স দিল্লী কেপিটেলছৰ বিৰুদ্ধে কিছু সময় পাছতে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।